এয়া আকাশবাণী গুৱাহাটী। সকলোলৈ ৰঙালী বিহুৰ উলগ জনাই দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। আজি পহিলা বহাগ, ৰঙালী বিহুৰ দ্বিতীয় দিনটো আজি মানুহ বিহু হিচাপে পালনৰ বাবে ৰাজ্যজুৰি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰঙালীৰ পদূলিত অসমীয়া নৱবৰ্ষক আদৰিবৰ বাবে মা হালধিৰে গা ধুই অসমবাসী সাজু হৈছে। বছৰটোলৈ নিজৰ লগতে পৰিয়ালৰ তথা সমাজৰ কুশল কামনাৰ বাবে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দৌল, দেৱালয় আদিত বহু লোকৰ সমাগম হৈছে। গুৱাহাটী মহানগৰীৰ মন্দিৰসমূহতো আজি পুৱাৰে পৰা নেদেখাজনৰ আশীষ লোৱাৰ বাবে বহু লোকে সমবেত হৈছে। খানাপাৰা গণেশগুৰি আৰু লতাশিলৰ গণেশ মন্দিৰ, শক্তিপীঠ কামাখ্যা ধাম, উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহত বহু লোকে সেৱা জনাইছে। গোৱালপাৰা জিলাৰ শলমাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰতো পুৱাৰ পৰা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল পেঁপা গগনাৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশীষ ল'ব। পিঠা পনা জা জলপানেৰে অতিথি আপ্যায়নৰ বাবে প্ৰতিগৰাকী অসমীয়া উৎসাহেৰে সাজু হৈছে। সাত বিহুলৈ চলিবলগীয়া এই উৎসৱমুখৰ সময়ৰ আনন্দ ভাগ ভগাই ল'বলৈ জনসাধাৰণ উৎসাহেৰে সাজু হৈছে। বিহুৰ বাবে প্ৰয়োজনীয় বিবিধ সামগ্ৰীৰে বজাৰসমূহ উভৈনদী হৈ পৰিছে। বিভিন্ন ঠাইত মঞ্চ বিহুৰ কাৰ্যসূচীও হাতত লোৱা হৈছে। কালি গুৱাহাটীৰ জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু কাৰ্যসূচী ৰূপায়ণ কৰে। মাজুলীৰ সত্ৰসমূহৰ লগতে উজনি অসমৰ আটাইকেইখন জিলা আৰু নামনি অসমতো বিহু উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰ জিলাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰংপুৰবাসীৰ সহযোগত ৰংঘৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু পালন কৰিবলৈ লোৱা হৈছে। আজি পুৱা বিহুৰ পতাকা উত্তোলনেৰে উৎসৱৰ পাতনি মেলা হয়। পুৱা 10 বজাত প্ৰতীকী স্বৰ্গদেউক লৈ ঐতিহাসিক তলাতল ঘৰৰ পৰা ৰংঘৰৰ বাকৰিলৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক অনুষ্ঠানত বিহু হুঁচৰি, টাই বিহু, গাভৰু বিহু আৰু 100 গৰাকী ঢুলীয়া নাচনীয়ে বিহু নাচ প্ৰদৰ্শন কৰাৰ লগতে জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱেশন কৰিব। অনুষ্ঠানত ৰংঘৰৰ ৰংশিঙা শীৰ্ষক স্মৃতিগ্ৰন্থ অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে উন্মোচন কৰিব। লোক সংস্কৃতি সাধক দ্বিজেন গগৈক এই অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। সত্ৰনগৰী বৰপেটাত সত্ৰীয়া পৰম্পৰাৰ লগতে লোকাচাৰ অটুট ৰাখি আজি দুমাহী পালন কৰা হৈছে। এই সন্দৰ্ভত এয়া আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
সমগ্ৰ বৰপেটাত আজি বহাগৰ বৰদুমাহী পালন কৰা হৈছে আৰু বৰপেটাত সম্পূৰ্ণ সত্ৰখনিক পৰম্পৰাৰে বহাগৰ দুমাহী পালন কৰা হয় আৰু এই দুমাহী কালি সংক্ৰান্তি দিনটোৰ পৰাই আৰম্ভ হৈছে আৰু অহা 6 বহাগলৈ চলিব। আজি সেইকাৰণে বৰপেটাত বহাগ বিহু বুলি নকৈ বহাগৰ দুমাহী পালন কৰা বুলি কোৱা হয় আৰু ইয়াৰ অংশ হিচাপে বৰপেটা সত্ৰত নিত্য নৈমিত প্ৰসংগৰ উপৰি ঘোষা কীৰ্তন পৰিৱেশন কৰা হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটো কালি সংক্ৰান্তি দিনটোৰ পৰা আৰম্ভ হৈছে আৰু 6 বহাগলৈ ই ধাৰাবাহিকভাৱে অব্যাহত থাকিব। বৰপেটা সত্ৰত আজি দিনটোৰ অন্যতম কাৰ্যসূচী হ'ল বৰ্ষফল গণনা। বৰ্ষফল গণনা বৰপেটা সত্ৰৰ দৈৱজ্ঞই প্ৰতি বছৰে কৰি আহিছে আৰু এইটো যুগ যুগ ধৰি চলি আহিছে আৰু ইয়াৰ বৰ্ষফলৰ গণনাৰ প্ৰতি সকলোৰে আজি আগ্ৰহেৰে ৰৈ থাকে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পহিলা বহাগ আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণৰ উলগ জনাইছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে এই শুভ দিনটোত সকলোৰে জীৱন পোহৰময় হোৱাৰ কামনা কৰে। অসম সাহিত্য সভাই আজি পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন কৰিব। সভাৰ সাধাৰণ সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে ৰাজ্যৰ ভাষা, সাহিত্য, সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকা তথা জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা 5000 গৰাকী ব্যক্তিক আজি পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত সাহিত্য সভাৰ বিষয়ববীয়াই ঘৰে ঘৰে গৈ সন্মানিত কৰিব। নিজৰ দিন উপলক্ষে ৰাজ্যৰ জাতীয় জীৱনলৈ বৰঙণি যোগোৱা দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশত বাস কৰা 65 বছৰ ঊৰ্ধৰ ব্যক্তিসকলক সাহিত্য সভাৰ উদ্যোগত উদগনি পত্ৰ প্ৰেৰণ কৰিব আৰু অসম সাহিত্য সভাৰ উদ্যোগত আজি পহিলা বহাগৰ দিনটোত 1433 ভাস্কৰ আব্দুলৈ আদৰণি আৰু ভাস্কৰ আব্দ সূচনা দিৱস শীৰ্ষক এটা অনুষ্ঠানৰো আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে কালি বৈশিষ্ট্য অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাই মণিপুৰৰ এগৰাকী সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ জিম্মাৰ পৰা 50টা নিচাজাতীয় সামগ্ৰী ভৰ্তি পাত্ৰ জব্দ কৰে। অভিযুক্ত মহিলাগৰাকীক লামনেও কিপগেন বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত মহিলাগৰাকী দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05